এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত 2022-23 বৰ্ষৰ বাবে মাই ভাৰত নেশ্যনেল ছাৰ্ভিচ স্কীম বঁটাসমূহ প্ৰদান কৰে। নিৰ্বাচন আয়োগে আজি বিয়লি 4 বজাত বিহাৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত দেশৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত সুযোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন উদ্বোধন কৰিব। হিমালয়ৰ উচ্চ অংশত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমৰ প্ৰায়বোৰ অঞ্চল বানৰ কবলত পৰিছে। আৰু ICC এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাত আজি নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত 2022-23 বৰ্ষৰ বাবে মাই ভাৰত নেশ্যনেল ছাৰ্ভিচ স্কীম NSS বঁটাসমূহ প্ৰদান কৰে। তেওঁ NSS গোটসমূহ আৰু তেওঁলোকৰ বিষয়া তথা স্বেচ্ছাসেৱকসকলক 40টা বঁটা প্ৰদান কৰে। NSS স্বেচ্ছাসেৱক গোটসমূহ আৰু কাৰ্যসূচীৰ বিষয়াসমূহৰ সমূহীয়া সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অসাধাৰণ বৰঙণিক স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবছৰে NSS বঁটা প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াও উপস্থিত থাকে। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত বিয়লি 4 বজাত বিহাৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব। নিৰ্বাচনৰ সূচী ঘোষণাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'ব। অহা 22 নৱেম্বৰত 243 জনীয়া বিহাৰ বিধানসভাৰ কাৰ্যকাল উকলিব। উল্লেখযোগ্য যে কালি নিৰ্বাচন আয়োগে বিহাৰত নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা সমাপ্ত কৰিছিল। পৰিৱেশ কৰ্মী বিজ্ঞানী সোনম ৰ পত্নী গীতাঞ্জলি জে আংমুৱে দাখিল কৰা এখন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখ প্ৰশাসনলৈ জাননী জাৰি কৰিছে। আংমুৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৱাংচুকক গ্ৰেপ্তাৰৰ প্ৰত্যাহান জনোৱাৰ লগতে তেওঁৰ তাৎক্ষণিক মুক্তিৰ দাবী জনাইছে। এই সন্দৰ্ভত 14 অক্টোবৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। লাডাখ অঞ্চলৰ স্বায়ত্তশাসিত পৰিষদৰ দাবীত চলা আন্দোলনে যোৱা মাহত হিংসাত্মক ৰূপ লোৱাৰ পাছতেই ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত দেশৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত সুযোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। আঞ্চলিক ঔদ্যোগিক নীতি আৰু আন্তঃগাঁথনি উন্নয়নক প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ একত্ৰীকৰণৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শ্ৰীসিঙে প্ৰতিৰক্ষাৰ আমদানি আৰু ৰপ্তানিৰ বাবে নতুন পৰ্টেল মুকলি কৰিব। এই সন্মিলনৰ লক্ষ্য হৈছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উদ্যোগ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক একত্ৰিত কৰি ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন আগুৱাই নিয়াত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উপৰিও প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি আৰু এই খণ্ডৰ বিনিয়োগৰ প্ৰসাৰৰ বাবে চলি থকা ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহৰ ওপৰতো আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই জয়পুৰৰ সৱাই মানসিং হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীনাড্ডাই কয় যে তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ সৈতে ফোনযোগে কথা পাতিছে আৰু পৰিস্থিতিৰ বুজ লৈছে। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছে। ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বাস্তাৰ খণ্ডত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে শেহতীয়াকৈ কেইটামান দিনত গাঁওবাসীৰ মাজত প্ৰায় 10,000 ৰেডিঅ' ছেট বিতৰণ কৰিছে। আমাৰ ৰায়পুৰৰ সংবাদদাতাই জনাইছে যে বাস্তাৰ খণ্ডৰ 7খন জিলাতে এই ৰেডিঅ' ছেটসমূহ বিতৰণ কৰা হৈছে। ঘন অৰণ্য আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ অঞ্চলটোত ৰেডিঅ'ই যোগাযোগৰ ফলপ্ৰসূ মাধ্যম হিচাপে কাম কৰে। উল্লেখযোগ্য যে বাস্তাৰ খণ্ডত শ্ৰোতাৰ বাবে জনজাতীয় উপভাষা গণ্ডী আৰু হালবিদ বাতৰি আৰু সাম্প্ৰতিক ঘটনা প্ৰৱাহৰ অনুষ্ঠান প্ৰচাৰ কৰা আকাশবাণীৰ বাতৰি হৈছে একমাত্ৰ সম্প্ৰচাৰৰ মাধ্যম। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে 21 লাখ মহিলা হিতাধিকাৰীক 10,000 টকাকৈ প্ৰদান কৰে। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বলবৎ হ'বলগীয়া নিৰ্বাচনী আচৰণ বিধি ৰূপায়ণৰ পূৰ্বে এই ধনৰাশি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ সৰ্বমুঠ 2,100 কোটি টকা প্ৰদান কৰে। এয়া হৈছে এই আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ ধন হস্তান্তৰ কৰাৰ তৃতীয় পৰ্যায়। যোৱা 26 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে এই আঁচনি মুকলি কৰিছিল। বিহাৰত 1.1 কোটিতকৈও অধিক মহিলা হিতাধিকাৰীক এই আঁচনিৰ বাবে নিৰ্বাচন কৰা হৈছে। গ্ৰামোন্নয়ন বিভাগে এই আঁচনি ৰূপায়ণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। হিমালয়ৰ উচ্চ অংশত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানপানীৰ কবলত পৰিছে। তিস্তা আৰু তৰ্চা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰেল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে 23 লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰবংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকক নিয়োজিত কৰা হৈছে। অসমকে ধৰি বিভিন্ন অঞ্চলৰ পৰা মিৰিকলৈ যোৱা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে দিনে নিশাই অভিযান চলাই থকা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত শিলিগুৰি আৰু দাৰ্জিলিঙৰ মাজৰ 110 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি পুৱাৰ ভাগত আংশিকভাৱে মুকলি কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দাৰ্জিলিং অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব। ৰাজ্যখনৰ ৰাজ্যপাল চি বি আনন্দ বোসেও দাৰ্জিলিং ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উত্তৰবংগত হোৱা প্ৰবল বানপানীৰ ফলত উত্তৰ পূব সীমান্ত ৰেলৱে 9খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। এই ৰেলগাড়ী কেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা 15622 নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীখন আৰু তিনিচুকীয়া অমৃতসৰৰ মাজত চলাচল কৰা 15934 এক্সপ্ৰেছ, 19306 কামাখ্যা ডঃ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, 15703 নিউ জলপাইগুৰি বঙাইগাঁও এক্সপ্ৰেছ আৰু 75725 শিলিগুৰি বঙাইগাঁও এক্সপ্ৰেছ কেইখনো আছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ চলাচল কৰা কেইবাখনো দূৰণিবটীয়া ৰেলগাড়ীৰ যাত্ৰা পথৰ সালসলনি ঘটোৱা হৈছে। শ্ৰীলংকাৰ পৰা অহা জলদস্যুৱে কোডিকাৰাইৰ সমীপত 11 মাছমৰীয়াক আক্ৰমণ কৰে। মাছমৰীয়া কেইজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধৰি অনা মাছ কাঢ়িলৈ যোৱাৰ উপৰি জি পি এছ মেচিন, মাছ ধৰা জাল, ৱাকি টকি, সোণৰ চেইন আৰু ফাইবাৰ নাৱৰ ইঞ্জিন কাঢ়ি লৈ যায়। আহত মাছমৰীয়া কেইজনক পাছত চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ICC এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাৰ আজি বিয়লি 3 বজাত ইণ্ডোৰৰ হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া খেলখনত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ'ব। ইফালে কালি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ এখন খেলত ভাৰতে পাকিস্তানক 88 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 247 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে 43 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই কেৱল 159 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হৰলিন দেউলে সৰ্বাধিক 46 আৰু ৰিচা ঘোষে 35 ৰাণ কৰে। পাকিস্তানৰ ডায়েনা বেগে 4টা উইকেট দখল কৰে। ইপিনে পাকিস্তানৰ ছিদ্ৰা আমিনে 81 আৰু নাটালিয়া পাৰভেজে 33 ৰাণৰ বৰঙণি আগবঢ়ায় যদিও দলটোৰ আন আন খেলুৱৈসকল উন্নত প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ ক্ৰান্তি গড় আৰু দীপ্তি শৰ্মাই 3টাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণাই 2টা উইকেট দখল কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত ভাৰতে 6টা সোণ, 10টা ৰূপ আৰু 6টা ব্ৰঞ্জসহ মুঠ 22টা পদকেৰে নিজৰ অভিযান সামৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত কালি ভাৰতৰ 7গৰাকী খেলুৱৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। 200 মিটাৰ T12ত সমীৰণ শৰ্মাই ৰূপৰ পদক আৰু 100 মিটাৰ T35ত প্ৰীতিপলে ৰূপৰ পদক অৰ্জন কৰে। পেৰালিম্পিকৰ চেম্পিয়ন নৱদীপে জেভলিন থ্ৰত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে 200 মিটাৰ T44ত সন্দীপে ব্ৰঞ্জৰ পদক লাভ কৰে। গুৱাহাটীৰ আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। 17 বছৰৰ পাছত দেশত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্ৰান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমাৰ্ককে ধৰি 43খন দেশৰ 452গৰাকী খেলুৱৈয়ে অংশ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত 2022-23 বৰ্ষৰ বাবে মাই ভাৰত নেশ্যনেল ছাৰ্ভিচ স্কীম বঁটাসমূহ প্ৰদান কৰে। নিৰ্বাচন আয়োগে আজি বিয়লি 4 বজাত বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত দেশৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত সুযোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন উদ্বোধন কৰিব। হিমালয়ৰ উচ্চ অংশত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমৰ প্ৰায়বোৰ অঞ্চল বানৰ কবলত পৰিছে। আৰু ICC এদিনীয়া মহিলা বিশ্বকাপ প্ৰতিযোগিতাত আজি নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।